এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ বৈঠক। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনিয়মৰ অভিযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পত্ৰ প্ৰেৰণ। আৰক্ষীৰ স্মৃতি দিৱসত দেশৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, কাহিলিপাৰাত অসম আৰক্ষীৰ স্মৃতি দিৱস পালন আৰু পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 8খন পৰ্যটনস্থলীক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ কৰিছে। ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰা মতে কাজিৰঙা, জিৰো, চোহৰা, থেনজল, মাতাবাৰী, কিছামা, নামচি আৰু মৈৰাঙক বিশ্বমানৰ পৰ্যটনস্থলী কৰি তোলাৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উত্তৰ পূবক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ অঞ্চলটোত পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰিৱৰ্তন সাধন কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি প্ৰতিখন ৰাজ্যতে কেতবোৰ বিশেষ সামগ্ৰীৰ প্ৰচাৰৰ বাবে অভিলাষী আঁচনি লোৱা হৈছে। ইয়াৰ বাবে অসমৰ মুগা, মেঘালয়ৰ লেকাডং হালধি, মণিপুৰৰ পলো, ছিকিমৰ জৈৱিক কৃষি আৰু ত্ৰিপুৰাৰ কুইন প্ৰজাতিৰ আনাৰসক বিশ্বজুৰি জনপ্ৰিয় কৰাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। উত্তৰ পূবৰ সম্ভাৱনাপূৰ্ণ পৰ্যটন খণ্ডক আগুৱাই নিয়াৰ লক্ষ্যৰে অঞ্চলটোৰ 8খন ৰাজ্যত বিমান বন্দৰৰ সংখ্যা 17লৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ভৌগোলিক পৰ্যটনৰ ধাৰণাটো জনপ্ৰিয় কৰিবলৈ বহনক্ষম কাৰ্যসূচী লোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শেহতীয়াকৈ হোমষ্টে আৰু ভৌগোলিক পৰ্যটনৰ পৰিসৰ 45% বৃদ্ধি হৈছে বুলিও তেওঁ কয়। তেওঁ লগতে পৰ্যটন, বিনিয়োগ, হস্তশিল্প, কৃষি আন্তঃগাঁথনি, ক্ৰীড়া আৰু উত্তৰ পূবক অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তুলিবলৈ কৰ্মবাহিনী গঠনত গুৰুত্ব আৰোপ কৰে। উত্তৰ পূবৰ পৰা ৰপ্তানি বৃদ্ধি কৰাৰ বাবে নতুন পৰ্টেল মুকলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। 2029 চনৰ ভিতৰত উত্তৰ পূবৰ সকলো ৰাজ্য সম্পূৰ্ণৰূপে ৰেল সংযোগেৰে কাৰ্যক্ষম হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰত ম্যানমাৰ থাইলেণ্ড ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলক নতুন ৰূপ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে 2024-25 বিত্তীয় বৰ্ষত ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে 3,447,71,00,000 ব্যয় কৰিছিল। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এই হাৰ 74% অধিক। চলিত বছৰৰ নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট শীৰ্ষক বিনিয়োগ সন্মিলনৰ অভিজ্ঞতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মিলনত 100তকৈ অধিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। অহা ডিচেম্বৰ বা জানুৱাৰীৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীয়ে কালি এই কথা সদৰি কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে 32 কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন দিছে। উল্লেখযোগ্য যে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰৰ পৰা নুমলীগড় পৰ্যন্ত পথছোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ লগতে আন কেতবোৰ কাৰণত 4-লেনযুক্ত পথলৈ উন্নীত হোৱা নাছিল। বৃহত্তৰ এলেকাটোৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ এই পথছোৱাত এলিভেটেড কৰিডৰসহ 4-লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হ'ব। SIDৰ মুৰববী মুন্না প্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ গঠিত দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিনৰ মৃত্যু সন্দৰ্ভত যাৱতীয় তথ্য গ্ৰহণ কৰিব। ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত গোটৰ মুৰববী গুপ্তাই পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সকলো অৱগত কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ইপিনে সোণাপুৰত থকা জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণক লৈ কালি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত, অভিনেতা প্ৰাঞ্জল শইকীয়া, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, সংগীত শিল্পী পুলক বেনাৰ্জীকে ধৰি সমিতিখনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত গৰিমা গাৰ্গে কয় যে জুবিন গাৰ্গক নৱপ্ৰজন্মৰ আগত চিনাকি কৰি দিব পৰাকৈ সকলো সমল স্মৃতিক্ষেত্ৰত থাকিব লাগিব। জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুচি স্থানক জুবিন ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গাৰ্গে প্ৰকাশ কৰে। জুবিন গাৰ্গে প্ৰকৃতিক অন্তৰেৰে ভাল পাইছিল বুলি উল্লেখ কৰি গৰিমা গাৰ্গে কয় যে জুবিন ক্ষেত্ৰখনো প্ৰাকৃতিক পৰিৱেশৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগিব।
যিখন সমিতি গঠন কৰা হৈছিল আমি একেলগে বহিলো, প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল আৰু সকলোৱে আমি যিখিনি বিচাৰিছো, আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব, তাৰপিছত ৰাস্তাটো সন্মুখত ছিক্স লেনো হোৱা কথা আছে, গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। আমি বিচাৰিছোঁ, জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সম্পৃক্ত কৰি যিখিনি টেকনলজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে, ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা। গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক।
ইপিনে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাটত প্ৰকাশ কৰে। তদন্তকাৰী সংস্থাৰ ওপৰত আস্থা ৰাখিবলৈও তেওঁ ৰাইজলৈ আহ্বান জনায়।
নিশ্চিতভাৱে ন্যায়টো আমি প্ৰত্যেকে বিচাৰিছো, সমান্তৰালভাৱে সকলো কাম হ'ব লাগিব। জুবিন গাৰ্গৰ স্মৰণ সভা হৈ আছে, গৰিমা গাৰ্গ তথা বিশিষ্টজনৰ উপস্থিতিত জুবিন ক্ষেত্ৰৰ বিষয়ে যি আনুষ্ঠানিক আলোচনা আৰম্ভ হৈছে, বিভিন্ন ঠাইত শিল্পীসকলে জুবিনৰ ৰং তুলিকা বা ভাস্কৰ্যৰে জুবিনক মূৰ্তমান কৰিব বিচাৰিছে, জুবিনৰ নামত মানুহ একত্ৰিত হৈছে, হাতে হাত ধৰি সংকল্প লৈছে, এইবিলাক কাম চলি থাকিব। কিন্তু সমান্তৰালভাৱে সকলো ন্যায়ৰ অপেক্ষাত সত্য বা রহস্য উদ্ঘাটনের অপেক্ষা। প্রথম কথা হল কি হল আমি জানিব লাগিব, আর যে রহস্যর সৃষ্টি হয়েছে তার যেটা ন্যায়পালিকায় দিব, দোষী কঠোরতম শাস্তি পাব লাগবে, প্রত্যেকে বিচারে। গতি ইয়াত কোনো কথাই নাই, 3,50,00,000 মানুষ বিচারে, মুখ্যমন্ত্রী মহোদয়ের গরিমা গার্গলকে সকলে ন্যায় বিচারে, আর ন্যায় কোনে দিব, ন্যায়পালিকায় দিব।
বাক্সা জেলার নিকাশী কারাগারত সংঘটিত হিংসাত্মক ঘটনার সঙ্গে জড়িত আৰু 2 জন লোকক গ্রেপ্তার করা হয়েছে। জিলাখনৰ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই জনোৱা মতে হিংসাত্মক ঘটনাৰ সৈতে জড়িত মুঠ 11 জন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 15 অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। দুগৰাকী অভিযুক্তক কঢ়িয়াই নিয়া বাহনলৈ লক্ষ্য কৰি একাংশ লোকে শিলগুটি নিক্ষেপ কৰিছিল। ইয়াৰ পাছতে পৰিস্থিতি অধিক অৱনতি ঘটে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে সম্প্ৰতি বাক্সা জিলাৰ পৰিৱেশ স্বাভাৱিক হৈছে যদিও জিলাখনত BNSৰ 163 ধাৰা অব্যাহত আছে। হিংসাত্মক ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক চিনাক্ত কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে চিনাক্ত কৰা প্ৰতিজন লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব। ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰি যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত শ্ৰীগগৈয়ে যোৰহাট ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কাজ লেহেমীয়া হোৱাৰ ফলত উজনি অসমৰ ৰাইজৰ ভীষণ সমস্যা হৈছে বুলি উল্লেখ কৰে। 31 ডিচেম্বৰৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি কোৱা হৈছিল যদিও ঘাইপথটোৰ বৃহৎ অংশ অসম্পূৰ্ণ হৈ থকাৰ বিষয়টো সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰে। তেওঁ লগতে এই ঘাইপথ নিৰ্মাণৰ কামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি কামৰ অগ্ৰগতি আৰু মান সূক্ষ্মভাৱে পৰীক্ষা কৰিবলৈ দাবী জনায়। কাহিলিপাৰাৰ 10ম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হৈছে। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণাহুতি দিয়া আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও শ্ৰদ্ধাঞ্জলি জনায়। দিৱস উপলক্ষে আকৰ্ষণীয় পেৰেড অনুষ্ঠিত হয়। আৰক্ষী স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীলৈ অভিবাদন জ্ঞাপন কৰে। দেশক ৰক্ষা কৰাৰ বাবে আৰক্ষীৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। তেওঁ কয় যে আৰক্ষীৰ নিৰন্তৰ সেৱাই জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰি আহিছে। সমগ্ৰ ৰাজ্যতে কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। অসমবাসীৰ হিয়াৰা মথু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে এইবাৰ ৰাজ্যৰ অধিকাংশ লোকে মাটিৰ চাকিৰে দীপান্বিত পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে। মৃত শিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু বিভিন্ন ৰঙীন বিজুলী বাতিৰে ৰাজ্যৰ চহৰ নগৰৰ বাসগৃহসমূহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ পোহৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীতো পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু দীপাৱলী পালন কৰা হৈছে। মহানগৰখনৰ ভালেমান লোকৰ বাসগৃহৰ সন্মুখ আৰু দোকান পোহাৰৰ সন্মুখত শাৰী শাৰী কলগছ ৰোপণ কৰি বন্তিৰে চৌপাশ উজ্বলাই তোলা হৈছে। কালী মন্দিৰসমূহৰ লগতে আন কেতবোৰ ঠাইত ধৰ্মীয় ৰীতি নীতিৰে কালী পূজা সম্পন্ন হয়। শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি ধেমাজি অভিযান্ত্ৰিক বিদ্যালয়ৰ এটা ছাত্ৰীনিবাসৰ উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ অধীনত নিৰ্মাণ কৰা এই ছাত্ৰীনিবাসটোৰ লগতে শিক্ষাৰ্থীৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য ৰাখি আন এটা নিবাস নিৰ্মাণৰো অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ ভেপৰাৰ ধেমাজি ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈ এটা ছাত্ৰাবাসৰ শিলান্যাস কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰ নিৰপেক্ষ বুলি তেওঁ মন্তব্য কৰে।
চৰকাৰখনৰ ওপৰত আস্থা ৰাখক। আমি কৈছোঁ, নৱেম্বৰত আমি সকলো দিশ বিচাৰ বিবেচনা কৰি আমাক ওপৰত যিটো দায়িত্ব অৰ্পণ কৰিছিলে আমি প্ৰতিবেদনখন আমি নৱেম্বৰৰ বিধানসভাত দাখিল কৰিলোঁ। জটিলতা কিছুমান আছে, মই কোনো কথা ক'ব নিবিচাৰোঁ, কিন্তু মই এটা কথা দোহাই দোহাই ক'ব বিচাৰোঁ যে চৰকাৰখন নিৰপেক্ষ, আমি সকলো জনগোষ্ঠীৰ স্বাৰ্থটো আমি চাই পেলাই আমি এক সিদ্ধান্ত আমি ল'ব বিচাৰোঁ, সিদ্ধান্ত মানে আমাৰ প্ৰতিবেদনখন আমি দিম।
অসম চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ বাবে মনোনয়ন আহ্বান কৰিছে। বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। এগৰাকী ব্যক্তিয়ে নিজকে বা আন এগৰাকী ব্যক্তিক এই সন্মানৰ বাবে মনোনীত কৰিব পাৰে। আছাম চিভিলিয়ান এৱাৰ্ডছ ডট আছাম ডট জি অ' ভি ডট আই এন পৰ্টেলৰ জৰিয়তে লাভ কৰা মনোনয়নসমূহকহে বৈধ বুলি বিবেচনা কৰা হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিন 20 নৱেম্বৰ ধাৰ্য কৰা হৈছে। এই সন্মান লাভ কৰাসকলে নগদ ধনৰ পুৰস্কাৰ, চৰকাৰী আৰু তালিকাভুক্ত ব্যক্তিগত চিকিৎসালয়ত 5,00,000 টকাকৈ বিনামূলীয়া চিকিৎসাৰ সুবিধা, চৰকাৰী আৱৰ্ত ভৱন, অতিথিশালা আৰু অসম ভৱনত বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থাকে ধৰি কেইবাটাও সুবিধা লাভ কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
প্ৰিয় শিল্পীক অকালতে হেৰুৱাই নিষ্প্ৰাণ পৰিৱেশত ৰাজ্যবাসীৰ দীপাৱলী উদযাপন, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সংক্ৰান্তত SIT ছিংগাপুৰত উপস্থিত হোৱা আৰু বলিউডৰ প্ৰখ্যাত কৌতুক অভিনেতা আসৰাণীৰ মৃত্যুৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। 5 মাহ পিছতে ৰাজ্যত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ BPF UPPLৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত হোৱা নাই। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। উত্তৰ পূবৰ একাংশ বিদ্ৰোহী সংগঠনৰ মুখ্য শিবিৰ হিচাপে পৰিচিত ম্যানমাৰত দ্বিতীয়বাৰৰ বাবে ড্ৰোন আক্ৰমণৰ ঘটনাত NSCNKY-ৰ এজন বিদ্ৰোহী নিহত আৰু কেইবাজনো আহত হোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে জুবিন গাৰ্গৰ শেষকৃত্যস্থলীক জুবিন ক্ষেত্ৰ হিচাপে নামকৰণ কৰাৰ বাবে গৰিমা শইকীয়া গাৰ্গে আগবঢ়োৱা প্ৰস্তাৱৰ বাতৰি প্ৰকাশ কৰিছে। অহা ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত কাজিৰঙাত হ'বলগীয়া এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা এটা ঘোষণাৰে দৈনিক জনমভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি INS বিক্ৰান্তত নৌ সৈনিকৰ সৈতে দীপাৱলী উদযাপন কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ SIT মুৰববী আৰু তদন্তকাৰী বিষয়া মুন্না প্ৰসাদ গুপ্তা তথা তৰুণ গোৱেল ছিংগাপুৰত উপস্থিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এই একেটা বাতৰিক দ্য ছেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰতীয় ষ্টেট বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি GST হ্ৰাস পোৱা হেতুকে জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱাৰ লগতে চৰকাৰৰ GST সংগ্ৰহ বহু পৰিমাণে বৃদ্ধি হ'ব বুলি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। শীঘ্ৰে জনজাতিকৰণ নহলে আটাছাৰ নৱনিৰ্বাচিত সভাপতি জগদীশ বৰা আৰু সাধাৰণ সম্পাদক সুনীল তিৰ্কীয়ে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়া এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু পৰৱৰ্তী সময়ত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ লগতে অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বতৰ শুকান হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ বৈঠক। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনিয়মৰ অভিযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পত্ৰ প্ৰেৰণ। আৰক্ষীৰ স্মৃতি দিৱসত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি। কাহিলীপাৰাত অসম আৰক্ষীৰ স্মৃতি দিৱস পালন আৰু পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।